Éjjá, Ákásbani. বাতৰি পঢ়িছো মৰমী কাশ্যপে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিদ্যুৎ উৎপাদনৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত কোনো এখন ৰাষ্ট্ৰ অথবা ৰাজ্যৰ উন্নয়ন নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি ছত্তীশগড়ৰ জগদলপুৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিজেপিয়ে পশ্চিমবংগত কেন্দ্ৰীয় পুঁজিৰ হৰলুকি হোৱা বুলি উঠা অভিযোগৰ CBIৰ তদন্তৰ দাবী কৰিছে। পি আৰ এগষ্টেনি ফেৰেং ক্ৰুজ আৰু এনি এল হুইলিয়ৰলৈ 2023 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে আৰু ভাৰতে আজি এছিয়ান গেমছৰ 10ম দিনা 1 সোণ, 1 ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি তেলেংগানাৰ মনোহৰাবাদ আৰু ছিদ্দিপেটৰ মাজৰ নতুন ৰেলপথ চোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তেওঁ লগতে বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈ উঠা ধৰ্মাবাদ আৰু মনোহৰাবাদ ৰেলপথ চোৱাৰো শুভ উদ্বোধন কৰে। বৈদ্যুতিকীকৰণৰ কাম সম্পন্ন হোৱা তেলেংগানাৰ নিজামাবাদৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মেহবুব নগৰ আৰু কৰ্ণুল ৰেলপথ চোৱাও তেওঁ উদ্বোধন কৰে। শ্ৰীমোদীয়ে লগতে নিজামাবাদৰ পৰা 8,000 কোটি টকা ব্যয় সাপেক্ষ অন্য ভালেমান উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। তেওঁ লগতে 6,000 কোটি টকা ব্যয়েৰে ৰামগুণ্ডামত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম NTPCৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ 800 মেগাৱাট ক্ষমতাসম্পন্ন প্ৰথমটো গোট মুকলি কৰে। এই কেন্দ্ৰটোৰ জৰিয়তে উৎপাদিত মুঠ বিদ্যুতৰ 85% কম খৰচত ৰাজ্যখনত ব্যৱহাৰ কৰা হ'ব। এই প্ৰকল্পই উত্তৰ আৰু দক্ষিণ গ্ৰীডৰ মাজৰ যোগাযোগ উন্নত কৰিব আৰু প্ৰত্যক্ষ তথা পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে 20খন জিলা সদৰত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত 516 কোটি টকা ব্যয় সাপেক্ষ 50খন বিচনাযুক্ত জটিল ৰোগৰ পৰিচৰ্যা খণ্ডৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে পেডাপল্লীৰ নতুন বিদ্যুৎ প্ৰকল্পটো দেশৰ অত্যাধুনিক প্ৰকল্পসমূহৰ অন্যতম আৰু দ্বিতীয় পৰ্যায়ত শীঘ্ৰেই আৰু এটা বিদ্যুৎ উৎপাদন গোট স্থাপন কৰা হ'ব। তেওঁ কয় যে যিকোনো এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ উন্নয়ন বিদ্যুৎ উৎপাদনৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেলেংগানাৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে কাম কৰি আছে। আজিৰ অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সন্দৰাৰাজন আৰু কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ জনজাতীয় অধ্যুষিত বাষ্টাৰ সংমণ্ডলৰ মাণ্ডলিক মুখ্য কাৰ্যালয় জগদলপুৰত 26,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে বাষ্টাৰৰ নাগৰনাৰত ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম চমুকৈ NDMC তীখা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰায় 24,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সংহত তীখা প্ৰকল্পটোৱে উচ্চমানৰ তীখা উৎপাদন কৰিব। এই প্ৰকল্প আৰু ইয়াৰ আনুষংগিক উদ্যোগসমূহে হাজাৰ হাজাৰ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুবিধাও সৃষ্টি কৰিব। জগদলপুৰ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জগদলপুৰ ৰেল ষ্টেচনৰ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন্তাগড় আৰু তাৰ্কিৰ মাজত নতুন ৰেললাইন তথা জগদলপুৰ আৰু দান্তেৱাৰাৰ মাজত দ্বৈত ৰেললাইন প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে 45 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কুনকুৰি আৰু ছত্তীশগড় ঝাৰখণ্ডৰ সীমান্তৱৰ্তী এলেকা সংযোগী নতুন পথটো মুকলি কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সম্পদৰাজিৰ ওপৰত প্ৰথম অধিকাৰ দুখীয়াৰ। তেওঁ কয় যে চৰকাৰ জাতি অথবা শ্ৰেণী নিৰ্বিশেষে দুখীয়া জনসাধাৰণৰ কল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীমোদীয়ে কয় যে দুখীয়া জনসাধাৰণৰ কল্যাণ তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ। কংগ্ৰেছে সদায় দেশক জাতিৰ ভিত্তিত বিভাজিত কৰাৰ কাম কৰা বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। শ্ৰীমোদীয়ে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকৰ উন্নয়নৰ বাবে কংগ্ৰেছৰ তুলনাত 5 গুণ অধিক পুঁজি আবণ্টন কৰিছে। তেওঁ লগতে ছত্তীশগড়ত কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰে। বিজেপিয়ে পশ্চিমবংগত কেন্দ্ৰীয় পুঁজিৰ হৰলুকি হোৱা বুলি উঠা অভিযোগৰ CBIৰ তদন্তৰ দাবী কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা বিধানসভাত বিৰোধী পক্ষৰ নেতা শুভেন্দু অধিকাৰীয়ে এই বুলি অভিযোগ তোলে যে তৃণমূলৰ সৈতে সম্পৰ্ক থকা হাজাৰ হাজাৰ গাঁও প্ৰধানে ৰাজ্য চৰকাৰৰ বিষয়াৰ সৈতে লগ লাগি মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইনৰ অধীনৰ কামত হোৱা কোটি কোটি টকাৰ দুৰ্নীতিত লিপ্ত হৈছে। তেওঁ কয় যে পশ্চিমবংগ চৰকাৰ 6 লাখ কোটি টকাৰ ধাৰত পোত গৈ আছে আৰু ৰাজ্যখনত 2 কোটিৰো অধিক কৰ্মসংস্থাপনহীন যুৱক যুৱতী আছে। কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি কইম্বাটুৰ হিতাধিকাৰীৰ মাজত 3,500 কোটি টকাৰ সাহায্যৰ ধনৰাশি বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অভিলাষী জিলাসমূহক সকলো ধৰণৰ চৰকাৰী সাহায্য প্ৰদানত অগ্ৰাধিকাৰ দিয়া হৈছে। এই অনুষ্ঠানত ক্ৰেডিট আউটৰিচ কাৰ্যসূচীৰ অধীনত ঋণ বিতৰণ কৰা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে গ্ৰামাঞ্চলৰ খেতিয়ক আৰু উদ্যমীসকলক ৰাজসাহায্য তথা ক্ষুদ্ৰ উদ্যমী আৰু ব্যৱসায়ীসকলক ঋণ সাহায্য প্ৰদান কৰি আছে আৰু এই বিষয়ে সজাগতাও সৃষ্টি কৰা হৈছে। শ্ৰীমতী সীতাৰমণে কয় যে 23,800 হিতাধিকাৰীক খুচুৰা ঋণ আৰু 2,904গৰাকী নতুন হিতাধিকাৰীক মুদ্ৰা ঋণ প্ৰদান কৰা হৈছে। অনুসূচিত জাতি অনুসূচিত জনজাতি তথা মহিলাসকলক ষ্টেণ্ড আপ ইণ্ডিয়া ঋণ প্ৰদান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কিষাণ ক্ৰেডিট কাৰ্ড ধাৰকসকলেও চৰকাৰৰ পৰা ঋণ লাভৰ বাবে আবেদন কৰিব পাৰে বুলি প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পিয়েৰ এগোষ্টিনি ফেৰেং ক্ৰুজ আৰু এনি এল হুইলিয়ৰলৈ 2023 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। পদাৰ্থৰ ইলেক্ট্ৰন গতিশীলতাৰ অধ্যয়নৰ বাবে পোহৰৰ এটোছেকেণ্ড পালছ উৎপন্ন কৰাৰ পৰীক্ষামূলক পদ্ধতিৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানী তিনিগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে প্ৰকাশ কৰা মতে বিজ্ঞানী তিনিগৰাকীক পৰীক্ষাই পৰমাণু আৰু অণুৰ ভিতৰ ভাগৰ ইলেক্ট্ৰনৰ জগতৰ অন্বেষণৰ বাবে মানৱ জাতিক নতুন আহিলা প্ৰদান কৰিছে আৰু ইয়াৰ স্বীকৃতিস্বৰূপে তেওঁলোকলৈ এই বঁটা প্ৰদান কৰা হৈছে। ইলেক্ট্ৰনে গতি কৰা অথবা শক্তিলৈ ৰূপান্তৰিত হোৱা ক্ষিপ্ৰ প্ৰক্ৰিয়া জোখাৰ বাবে এই আহিলা প্ৰয়োগ কৰিব পৰা যাব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিয়েৰ এগোষ্টিনি, জাৰ্মানীৰ ফেৰেং ক্ৰুজ আৰু ছুইডেনৰ এনি এল হুইলিয়ৰে তেওঁলোকৰ সম্পৰ পৰীক্ষাৰ জৰিয়তে পোহৰৰ অতিকে ক্ষুদ্ৰ তৰংগ কিদৰে উৎপন্ন কৰিব পৰা যায় সেয়া আৱিষ্কাৰ কৰিছে। বিশ্ববেংকে 2023-24 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ হাৰ সম্পৰ্কে কৰা পূৰ্বানুমান 6.3% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতত বাহ্যিক প্ৰত্যাহ্বান সত্বেও শক্তিশালী অৰ্থনৈতিক বৃদ্ধি অব্যাহত থকালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশ্ববেংকে এপ্ৰিলত প্ৰকাশ কৰা প্ৰতিবেদনত 2023-24 বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ সম্পৰ্কীয় পূৰ্বানুমান পূৰ্বৰ 6.6%ৰ পৰা 6.3% হ্ৰাস কৰিছিল। ভাৰতৰ বিকাশ সম্পৰ্কীয় বিশ্ববেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বৃহৎ গোলকীয় প্ৰত্যাহ্বান সত্বেও ভাৰত 2022-23 বৰ্ষত 7.2% বিকাশৰ হাৰেৰে দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে। চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ ধাৰা অব্যাহত আছে। ভাৰতে আজি প্ৰতিযোগিতাৰ 10ম দিনা 1 সোণ 1 ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰে ভিতৰত ভাৰতৰ পাৰুল চৌধুৰীয়ে মহিলাৰ 5,000 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ বিপৰীতে পুৰুষৰ 800 মিটাৰ দৌৰত মহম্মদ আফজলে ৰূপৰ পদক আৰু মহিলাৰ 400 মিটাৰ বাধা দৌৰত বিদ্ধ ৰামৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাত প্ৰীতি পাৱাৰে দেশৰ হকে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অৰ্জুন সিং আৰু সুনীল সিঙে পুৰুষৰ 1,000 মিটাৰ ডিঙা চালনাৰ ডাবলছত আজি দেশৰ হকে তৃতীয়টো ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইপিনে লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই আজি ছেমি ফাইনেলত থাইলেণ্ডৰ বেইছন মানিকনক 5-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত লাভলীনাই পেৰিছ অলিম্পিকলৈ যোগ্যতাও অৰ্জন কৰে। একেদৰে আৰ্চাৰীত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নমে অদিতি গোপীচান্দক 145-149 ফলাফলত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অদিতি গোপীচান্দ এতিয়া ব্ৰঞ্জৰ পদকৰ খেলত অৱতীৰ্ণ হ'ব। ভাৰতৰ অভিষেক বাৰ্মায়ো কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক 147-145 ফলাফলত পৰাস্ত কৰি পুৰুষৰ কম্পাউণ্ড শিতানৰ ব্যক্তিগত শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই শিতানৰ ফাইনেলত অভিষেক সতীৰ্থ খেলুৱৈ অজাছ প্ৰবীণ দেওতুলেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ ফলত এই শিতানত ভাৰতে সোণ আৰু ৰূপৰ পদক পোৱাটো নিশ্চিত হৈছে। আনহাতে স্কোৱাছৰ মিক্সড ডাবলছত ভাৰতৰ দীপিকা পল্লিকাল আৰু হৰিন্দৰ পাল সিং সান্ধুৰ যুটীটোৱে পুল এৰ এখন খেলত জাপানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বিপৰীতে অনাহাত সিং আৰু অভয় সিঙে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে জয়ী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিদ্যুৎ উৎপাদনৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত কোনো এখন ৰাষ্ট্ৰ অথবা ৰাজ্যৰ উন্নয়ন নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি ছত্তীশগড়ৰ জগদলপুৰত 26,000 কোটি টকা ব্যয় সাপেক্ষৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিজেপিয়ে পশ্চিমবংগত কেন্দ্ৰীয় পুঁজিৰ হৰলুকি হোৱা বুলি উঠা অভিযোগৰ CBI তদন্তৰ দাবী কৰিছে। পিয়েৰ এগোষ্টিনি, ফেৰেং ক্ৰুজ আৰু এনি এল হুইলিয়ৰলৈ 2023 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে আৰু ভাৰতে আজি এছিয়ান গেমছৰ 10ম দিনা 1 সোণ 1 ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।